সাত আঠ ন দহ
বোৱাৰী, এয়া তুমি কি কৰি আছা?
মা, ৰুটি গনি আছো।
আৰে, পৰিয়ালৰ বাবে ৰুটিও গনি গনি বনাইনে বাৰু?
মা, ৰুটিৰ দৰে আন খোৱা বস্তুৰ হিচাপ কৰি বনালে ৰেচন আৰু শক্তি দুয়োটাই ৰাহি হয় আৰু ৰৈ যোৱা খাদ্যৰ অপচয়ো নহয়।
আমি টঙালী বান্ধি ললো, গ্ৰীণ গুড ডিড আপোন কৰিলো, প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়িলো। পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা জনহিতাৰ্থে জাৰি।